এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰতে আজি 7 বছৰ সম্পূৰ্ণ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা 25-28 ছেপ্টেম্বৰলৈ বিশ্ব খাদ্য সন্মিলন ভাৰত পৰ্ব 2025ৰ 4th সংস্কৰণৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত আজি 2023ৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য আজি গুৱাহাটীৰ সমীপৰ কমাৰকুছিত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পূৰ্ণ কৰা হয়। আৰু সমাগত দীপাৱলী আৰু ছট পূজাৰ সময়ছোৱাত ৰেল বিভাগে যাত্ৰীসকলৰ সুবিধাৰ বাবে কেইবাখনো বিশেষ ৰেলৰ চলাচলৰ ব্যৱস্থা কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰতে আজি 7 বছৰ সম্পূৰ্ণ কৰিছে। 2018 চনত ঝাৰখণ্ডৰ ৰাঁচীত মুকলি কৰা এই যোজনাখন বিশ্বৰ সৰ্ববৃহৎ চৰকাৰী সাহায্যপ্ৰাপ্ত স্বাস্থ্য সুৰক্ষা আঁচনি হিচাপে পৰিগণিত হৈছে। প্ৰাথমিক আৰু কম জটিল ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ ক্ষেত্ৰত প্ৰতিটো পৰিয়ালক 5 লাখকৈ টকাৰ স্বাস্থ্যসেৱা আগবঢ়োৱাই এই আঁচনিৰ মূল লক্ষ্য। আঁচনিখনে দেশৰ 12 কোটিতকৈও অধিক পৰিয়ালৰ প্ৰায় 55 কোটি হিতাধিকাৰী সামৰি লৈছে। মাধ্যমত দিয়া এটা বাৰ্তাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কৈছে যে চৰকাৰ, স্বাস্থ্যকৰ্মী আৰু জনসাধাৰণৰ উমৈহতীয়া প্ৰয়াসৰ ফলতে আয়ুষ্মান ভাৰত আঁচনিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিছে। উল্লেখযোগ্য যে 55 কোটিতকৈও অধিক হিতাধিকাৰী আয়ুষ্মান ভাৰত আঁচনিয়ে দেশত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে। যোৱা 7 বছৰত 10 কোটিতকৈও অধিক ৰোগীয়ে এই আঁচনিৰ অধীনত স্বাস্থ্যসেৱা সুবিধা লাভ কৰিবলৈ সমৰ্থ হৈছে। 2022 চনত এই আঁচনিৰ অধীনত 12 কোটি পৰিয়ালক সামৰি লোৱা হৈছিল। 2024 চনত আশাকৰ্মী, অংগনৱাড়ী কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গকো এই আঁচনিৰ অধীনত সামৰি লোৱা হয়। যোৱা বছৰৰ অক্টোবৰ মাহৰ পৰা 70 বছৰ বয়সৰ ঊৰ্ধৰ সকলো জ্যেষ্ঠ নাগৰিকক আয়ুষ্মান ৱে বন্দনা কাৰ্ডৰ জৰিয়তে এই আঁচনিত সামৰি লোৱা হৈছে। শেহতীয়াকৈ অংশকালীন আৰু ঠিকাভিত্তিক কৰ্মীসকলকো হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। সমগ্ৰ দেশতে 1,80,000তকৈও অধিক আৰোগ্য মন্দিৰ কাৰ্যক্ষম হৈ আছে। এই কেন্দ্ৰসমূহে দেশৰ জনসাধাৰণক সুৰক্ষিত, বিশ্বাসযোগ্য আৰু উন্নতমানৰ স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা 25-28 ছেপ্টেম্বৰলৈ বিশ্ব খাদ্য সন্মিলন ভাৰত পৰ্ব 2025ৰ 4th সংস্কৰণৰ আয়োজন কৰা হৈছে। খাদ্য প্ৰসংস্কৰণ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি তথা ভাৰতৰ অতিকৈ সমৃদ্ধ খাদ্য সংস্কৃতিৰ সৈতে বিশ্ববাসীক পৰিচয় কৰোৱাৰ লক্ষ্যৰে এই খাদ্য সন্মিলনৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে এইবাৰৰ খাদ্য সন্মিলন মুকলি কৰিব। খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই কথা সদৰি কৰে। তেওঁ কয় যে বিশ্ব খাদ্য সন্মিলন ভাৰত পৰ্ব মাথো এখন বাণিজ্য মেলাই নহয়, বৰঞ্চ আমাৰ দেশক খাদ্য উদ্ভাৱন, বিনিয়োগ আৰু বহন ক্ষমতাৰ ক্ষেত্ৰত গোলকীয় কেন্দ্ৰৰূপে দৰ্শাবলৈ ই এখন উপযুক্ত মঞ্চ। আজিৰ অনুষ্ঠানতে শ্ৰীপাছোৱানে খাদ্য প্ৰসংস্কৰণৰ বিভিন্ন ধাৰণা সন্দৰ্ভত সঘনাই উত্থাপিত প্ৰশ্ন শীৰ্ষক এখন তথ্যভিত্তিক পত্ৰিকাও মুকলি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনক মূলমন্ত্ৰ হিচাপে লৈ উন্নয়ন আৰু পৰিৱৰ্তনৰ দিশত বিৰামহীনভাৱে কাম কৰি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ যুৱ প্ৰজন্মক সবল কৰি তোলাৰ উদ্দেশ্যে 2015 চনৰ 15 জুলাইত কৌশল বিকাশ যোজনা মুকলি কৰিছিল। এই আঁচনিয়ে বৰ্তমান 1 দশক সম্পূৰ্ণ কৰিছে। এই আঁচনিখনৰ অধীনত যোৱা জুলাই মাহলৈ দেশৰ প্ৰায় 1,63,00,000 যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এইসকলৰ 45% মহিলা। আঁচনিখনৰ 4th পৰ্যায় ইতিমধ্যে আৰম্ভ হৈছে আৰু অহা বছৰলৈ এই পৰ্যায়ৰ কাম কাজ চলি থাকিব। উল্লেখযোগ্য যে এই আঁচনিখনৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা যুৱক যুৱতীসকলক মনে বিচৰা বৃত্তিক অগ্ৰাধিকাৰ দিয়াৰ বাবে উৎসাহিত কৰাই নহয়, তেওঁলোকক ব্যৱসায় আৰম্ভ কৰাৰ বাবেও সমৰ্থন আগবঢ়াই অহা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত আজি 2023ৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। চলচ্চিত্ৰ নিৰ্মাণ, অভিনয়, কাহিনী কথনকে ধৰি বিভিন্ন শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰখ্যাত অভিনেতা, পৰিচালক তথা প্ৰযোজক মোহনলালক চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হয়। হিন্দী চলচ্চিত্ৰ 12th Fail-লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হয়। শ্ৰেষ্ঠ হিন্দী বোলছবিৰ বঁটা কটহল, অ জেকফুট ফ্ৰুট মিষ্ট্ৰীলৈ আগবঢ়োৱা হয়। জৱান বুলছবিত কৰা অভিনয়ৰ বাবে শ্বাহৰুখ খানক আৰু টুৱেল্ভ ফেইলত কৰা অভিনয়ৰ বাবে বিক্ৰান্ত মেছিক যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে শীৰ্ষক ছবিৰ বাবে ৰাণী মুখাৰ্জীক শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ আগবঢ়োৱা হয়। সুদীপ্ত সেনৰ দ্য কেৰেলা ষ্টৰী ছবিখনে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। শিল্পা ৰাও আৰু পি ভি এন এছ ৰোহিতক সৰ্বশ্ৰেষ্ঠ নেপথ্য গায়ক গায়িকাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। ৰাজ্যৰ বিশিষ্ট চলচ্চিত্ৰ সমালোচক উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা আগবঢ়োৱা হয়। পৰিচালক শিল্পিকা বৰদলৈয়ে মৌ দ্য স্পিৰিট ড্ৰিমছ অৱ চেৰাও শীৰ্ষক চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰে। বঁটা প্ৰদান কাৰ্যসূচীৰ পাছত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে চলচ্চিত্ৰ উদ্যোগত শেহতীয়াকৈ যথেষ্ট সংখ্যক মহিলা কেন্দ্ৰিক ছবি নিৰ্মাণক লৈ সন্তোষ প্ৰকাশ কৰাৰ লগতে তেনে ছবিসমূহে বঁটা লাভ কৰাটো সমাজৰ বাবে এটা ইতিবাচক বাৰ্তা বুলি মন্তব্য কৰে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। লাখ লাখ সংগীতপ্ৰেমীক শোকসাগৰত ডুবাই আকস্মিকভাৱে পৃথিৱীৰ মায়া এৰি যোৱা জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য আজি গুৱাহাটীৰ সমীপৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হয়। অগণন অনুৰাগীয়ে অশ্ৰু অঞ্জলিৰে প্ৰাণৰ শিল্পীজনক শেষ শ্ৰদ্ধা জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়েও সমাধিস্থলীৰ প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ হৈ ৰাজ্যখনৰ আৱাসিক আয়ুক্তই জনতাৰ শিল্পীজনক শেষ শ্ৰদ্ধা জনায়। শেষকৃত্যত অনুৰাগীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাষ্ট্ৰীয় ঘাইপথ দুপৰীয়া 2 বজালৈ বন্ধ ৰখা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই জুবিন গাৰ্গৰ অন্তিম যাত্ৰা তথা শেষকৃত্যৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰে। জুবিন গাৰ্গৰ পৰিয়ালৰ সিদ্ধান্ত মৰ্মে শিল্পীগৰাকীৰ 13-দিনীয়া শ্ৰদ্ধানুষ্ঠান যোৰহাটত পালন কৰা হ'ব আৰু সেইদিনাই তেওঁৰ চিতাভস্ম যোৰহাটৰ ৰাইজক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ'ব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি নতুন দিল্লীত চলিত বৰ্ষৰ বিকশিত ভাৰত বিল্ডাথন মুকলি কৰে। যুৱ প্ৰজন্মৰ মাজত সৃষ্টিশীলতা, সমস্যা সমাধান আৰু আত্মনিৰ্ভৰশীলতা জগাই তোলাৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লোৱা হৈছে। শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে নীতি আয়োগৰ অটল উদ্ভাৱন অভিযানৰ সহযোগত অহা 13 অক্টোবৰত বিকশিত ভাৰত বিল্ডাথনৰ আয়োজন কৰিছে। এই পদক্ষেপে যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ ভাৰত, স্বদেশী, ভোকেল ফৰ লোকেল আৰু সমৃদ্ধ ভাৰত আদি বিষয়সমূহৰ ক্ষেত্ৰত নিজৰ ধাৰণাসমূহ বিকশাই তোলাৰ ক্ষেত্ৰত উদগনি যোগাব। শিক্ষাৰ্থীসকলে বিল্ডাথনৰ বাবে আজিৰে পৰা 6 অক্টোবৰলৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। দেশজুৰি হ'বলগীয়া এই কাৰ্যসূচীত সমগ্ৰ দেশৰ 6 লাখ বিদ্যালয়ৰ 12 কোটি শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অনুষ্ঠানত ভাষণ দি শ্ৰীপ্ৰধানে কয় যে যোৱা 11 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ভাৱনক অগ্ৰাধিকাৰ দি আহিছে। তেওঁ লগতে কয় যে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত উদ্ভাৱনৰ চিন্তাধাৰাক উদগনি যোগোৱাৰ বাবে চৰকাৰে অটল উদ্ভাৱন অভিযান মুকলি কৰিছে। তেওঁ লগতে জানিবলৈ দিয়ে যে সমগ্ৰ দেশতে 10,000 অটল টিংকাৰিং লেব কাৰ্যক্ষম হৈ আছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সমাগত দীপাৱলী আৰু ছট পূজাৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধাৰ্থে কেইবাখনো বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই বিষয়ে সদৰি কৰি শ্ৰীবৈষ্ণৱে কয় যে এই বিশেষ ৰেলগাড়ীসমূহ অহা 1 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈকে চলাচল কৰিব। উৎসৱৰ সময়ছোৱাত উত্তৰ পূব সীমান্ত ৰেলৱে 46খন বিশেষ ৰেলগাড়ীৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে। দুৰ্গা পূজা, দীপাৱলী আৰু ছট পূজাৰ সময়ছোৱাত যাতে যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উৎসৱ বিশেষ ৰেলগাড়ীসমূহ কাটিহাৰ, সোণপুৰ, দৌৰাম, মাধেপুৰা, মণিহাৰী, আগৰতলা, ধৰ্মনগৰ, নিউ তিনিচুকীয়া, অমৃতসৰ, নিউ জলপাইগুৰি, গোমতীনগৰ, কিষাণগঞ্জ, নাহৰকটীয়াগঞ্জ, পাটনা, ডিব্ৰুগড়, গোৰখপুৰ, শিলচৰ, নাহৰলগুন, কলকাতা আৰু গুৱাহাটীৰ দৰে গুৰুত্বপূৰ্ণ স্থানসমূহৰ মাজত চলাচল কৰিব। এছিয়া কাপ টি-20 প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত আজি পাকিস্তান শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ'বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰতে আজি 7 বছৰ সম্পূৰ্ণ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা 25-28 ছেপ্টেম্বৰলৈ বিশ্ব খাদ্য সন্মিলন ভাৰত পৰ্ব 2025ৰ চতুৰ্থ সংস্কৰণৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত আজি 2023 বৰ্ষৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য আজি গুৱাহাটীৰ সমীপৰ কমাৰকুছিত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হয়। আৰু সমাগত দীপাৱলী আৰু ছট পূজাৰ সময়ছোৱাত ৰেল বিভাগে যাত্ৰীসকলৰ সুবিধাৰ বাবে কেইবাখনো বিশেষ ৰেলৰ চলাচলৰ ব্যৱস্থা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।